এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ, দেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত, এই পৰ্যায়ত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত 1 জুনত হ'ব ভোটগ্ৰহণ। গৰমৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচীৰ সাল সলনি, ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰৰ নামভৰ্তি অহা 27 মে'ত সমৰ্থ পৰ্টেলৰ জৰিয়তে আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছক 36 ৰাণত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ফাইনেলত প্ৰৱেশ। দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। পুৱা 7 বজাত আৰম্ভ হোৱা এই ভোটগ্ৰহণ সন্ধিয়া 6 বজাত সামৰণি পৰিব। আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ 8টা, হাৰিয়ানাৰ 10টা, ঝাৰখণ্ডৰ 4টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, উত্তৰ প্ৰদেশৰ 14টা, পশ্চিমবংগৰ 8টা আৰু জম্মু কাশ্মীৰৰ 1টা সমষ্টি আছে। এই সমষ্টিকেইটাৰ বাবে মুঠ 899 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত 11 কোটি 13 লাখ লোকৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। এই পৰ্যায়ত বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধান, মানেকা গান্ধী, মনোহৰ লাল খট্টৰ, সম্বিত পাত্ৰা, বনশ্ৰী স্বৰাজ, মনোজ তিৱাৰী, কংগ্ৰেছৰ দীপেন্দ্ৰ সিং হুদ্দা, কুমাৰী ছেলজা, ৰাজ বাব্বৰ, কানহায়া কুমাৰ, সমাজবাদী প্ৰাৰ্থীৰ ধৰ্মেন্দ্ৰ যাদৱ আৰু পি ডি পিৰ মুৰববী মেহবুবা মুফতি আদিৰ দৰে ৰাজনৈতিক নেতাৰ ভাগ্য নিৰ্ণয় হ'ব। ষষ্ঠ পৰ্যায়ৰ সমান্তৰালভাৱে ওড়িশা বিধানসভাৰ 42খন আসনৰ বাবেও ভোটগ্ৰহণ চলি আছে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ সমান্তৰালভাৱে সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰো অব্যাহত আছে। এই পৰ্যায়ত 1 জুনত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। মুঠ 904 গৰাকী প্ৰাৰ্থীয়ে সপ্তম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী আজি নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে দিনজোৰা কাৰ্যসূচীৰে বিহাৰলৈ যাব। শ্ৰীমোদীয়ে ভ্ৰমণকালত পাটনা, ৰোহতাছ আৰু বাস্কাৰ জিলাৰ 3খন নিৰ্বাচনী সভাত ভাষণ দিব। গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল সলনি কৰা হৈছে। বঙাইগাঁও, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি বঙাইগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7 বজাৰ পৰা 10 বজালৈ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7 বজাৰ পৰা 11 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয়সমূহত মুকলি আকাশৰ তলত খেলা ধূলা আৰু প্ৰাতঃসভা আদি নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ইপিনে কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। জিলাখনৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা দুপৰীয়া 1 বজালৈ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা দুপৰীয়া 1.5 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 1 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহক পৰ্যাপ্ত শীতল খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। গ্ৰীষ্ম প্ৰৱাহৰ ফলত স্বাস্থ্যজনিত সমস্যাত ভোগা শিক্ষাৰ্থীক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰৰ নামভৰ্তি অহা 27 মে'ত সমৰ্থ পৰ্টেলৰ জৰিয়তে আৰম্ভ হ'ব। এই সন্দৰ্ভত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম, 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। CUET পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্ৰ ছাত্ৰীয়েও এই পৰ্টেলৰ জৰিয়তে সকলো চৰকাৰী অথবা প্ৰাদেশিককৃত স্বায়ত্তশাসিত মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন আবেদন কৰিব পাৰিব। ইয়াৰ উপৰি ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ অনুমোদনপ্ৰাপ্ত মহাবিদ্যালয়সমূহতো নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। নামভৰ্তি পৰ্টেলটোত মেধাভিত্তিত বাছনিৰ তালিকা প্ৰকাশ কৰা হ'ব। চি ইউ ই টি পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্ৰ ছাত্ৰীৰ বাছনিৰ তালিকা 10 জুনৰ পৰা 16 জুনৰ ভিতৰত প্ৰকাশ কৰা হ'ব। এই তালিকাত বাছনিভুক্ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি 11 জুনৰ পৰা 19 জুনৰ ভিতৰত সম্পন্ন হ'ব। একেদৰে চি ইউ ই টি পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাছনিৰ তালিকা 9 জুলাইৰ পৰা 16 জুলাইৰ ভিতৰত প্ৰকাশ পাব। এই তালিকাত বাছনিভুক্ত শিক্ষাৰ্থীৰ নামভৰ্তি 10 জুলাইৰ পৰা 18 জুলাইৰ ভিতৰত সম্পন্ন হ'ব। ছাত্ৰ ছাত্ৰীসকলে assamadmission.samaj.ac.in পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ 26টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। ভাৰতীয় নাগৰিক আৰু যোগ্যতাৰ সকলো মাপকাঠি পূৰ্ণ কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে এই আবেদন দাখিল কৰিব পাৰিব। এই নিযুক্তিৰ লেভেল 1ৰ পৰা 5লৈকে বিভিন্ন পদৰ বাবে হ'ব। পদসমূহৰ বাবে আবেদনৰ অন্তিম দিন 9 জুন ধাৰ্য কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীয়ে www.nfr.indianrailways.gov.in ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। ভাৰোত্তোলন, গল্ফ, বক্সিং, চাইক্লিং, ক্ৰিকেট, বেডমিণ্টন, ফুটবল, টেবুল টেনিছ খেলুৱৈসকলে এই পদসমূহৰ বাবে অনলাইন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আবেদন কৰিব পাৰিব। নিযুক্তিৰ বাবে লেভেল 4 আৰু 5 পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে 1 জুলাই 2024 আৰু লেভেল 1ৰ পৰা 3 নম্বৰ পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলৰ নিৰ্ধাৰিত বয়সৰ সীমা চলিত বছৰৰ 1 জানুৱাৰীলৈ 18-25 বছৰৰ ভিতৰত ধাৰ্য কৰা হৈছে। এই 20 আৰু 28 জুনত প্ৰাথমিক বাছনি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰাৰ্থীসকলে সংশ্লিষ্ট ভাষাৰ বাবে নিজক সাজু কৰিব লাগিব। উত্তৰ পূব সীমান্ত ৰেলৱে আন্তৰ্জাতিক মানৰ খেলুৱৈ চিনাক্ত কৰি তেওঁলোকৰ ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবে এই সুযোগ প্ৰদান কৰিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15ৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এআইআৰ এপ, আমাৰ ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @AIRNewsGuwahatiযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ভাৰতীয় বায়ুসেনা বাহিনীয়ে অগ্নিবীৰ বায়ু মিউজিচিয়ান পদত নিযুক্তিৰ বাবে সংস্থাটোৰ ৱেবছাইটত জাননী জাৰি কৰিছে। অগ্নিপথ বায়ু .cdac.in ৱেবছাইটত সংশ্লিষ্ট পদৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে। বিজ্ঞপ্তিয়ে প্ৰকাশ কৰা অনুসৰি 10ম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলে বিজ্ঞাপনত উল্লেখ থকা অতিৰিক্ত যোগ্যতাসহ অহা 5 জুন বা ইয়াৰ পূৰ্বে আবেদন কৰিব লাগিব। 2024 চনৰ 2 জানুৱাৰীৰ পৰা 2007 চনৰ 2 জুলাইৰ ভিতৰত জন্ম হোৱা অবিবাহিত পুৰুষ আৰু মহিলা প্ৰাৰ্থীসকলে এই পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। অহা তিনি জুলাইৰ পৰা 12 জুলাইলৈ কানপুৰ আৰু বেংগালুৰুত এই পৰীক্ষা অনুষ্ঠিত হ'ব। এই পদৰ বাবে বাছনি প্ৰক্ৰিয়া 3টা পৰ্যায়ত সম্পন্ন হ'ব। ইতিমধ্যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে চৰকাৰী ৱেবছাইটত শিক্ষাগত অৰ্হতা, বৃত্তিগত অৰ্হতা তথা অন্যান্য তথ্য সামৰি যোগ্যতাৰ সবিশেষ আপলোড কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আনহাতে 26 মে অৰ্থাৎ কাইলৈ ৰাজ্যৰ 2 ঠাইত 1 ঘণ্টাত 30-40 কিলোমিটাৰ বেগেৰে ধুমুহা আৰু ধাৰাসাৰ বৰষুণ হোৱাৰো সম্ভাৱনা আছে। সোমবাৰেও ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ৰাজ্যৰ কিছু কিছু অঞ্চলত উষ্ণতা হ্ৰাস পোৱাৰো সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বংগোপসাগৰত ঘূৰ্ণীবতাহৰ ফলত উত্তৰ পূবত বতৰৰ পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব অৰ্থনীতিবিদ হৰেন্দ্ৰনাথ দাসৰ যোৱা নিশা গুৱাহাটীৰ নিজৰ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত প্ৰয়াত দাসৰ বয়স আছিল 89 বছৰ। 1961 চনৰ আই এছ বিষয়া হৰেন্দ্ৰনাথ দাস 1990 চনৰ পৰা 1995 চনলৈ ৰাজ্যৰ মুখ্য সচিব পদত কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজ্যৰ বিত্ত বিভাগৰ উপৰিও অন্যান্য বহু প্ৰশাসনীয় দায়িত্বত থকা হৰেন্দ্ৰনাথ দাস কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰালয়ৰ সঞ্চালক পদতো অধিষ্ঠিত হৈছিল। প্ৰয়াত দাসৰ মৃত্যুত বৰ্তমানৰ মুখ্য সচিব ৰবি কুটা, মহানগৰ জিলাৰ আৰক্ষী আয়ুক্তকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে শ্ৰদ্ধা নিবেদন কৰে। পেৰুত অনুষ্ঠিত আই ডাব্লিউ এফ বিশ্ব যুৱ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ দেৱব্ৰত ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। 73 কিলোগ্ৰাম শাখাত স্নেটছত 136 কিলোগ্ৰাম আৰু টিম এম জাৰ্কত 160 কিলোগ্ৰাম উত্তোলন কৰি ভৰালীয়ে এই সাফল্য অৰ্জন কৰিছে। যুৱ ভাৰোত্তোলকৰ দলটোক মুখ্য প্ৰশিক্ষকৰ ৰূপত অসমৰ অলকেশ বৰুৱাই নেতৃত্ব প্ৰদান কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক 36 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৰাজস্থান ৰয়েলছে 176 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 139 ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ ধ্ৰুৱ জুৰেলে 35টা বলত 56 ৰান কৰি আউট নোহোৱাকৈ থাকে। হায়দৰাবাদৰ শ্বাহবাদ আহমেদে 3টা আৰু অভিষেক শৰ্মাই 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 175 ৰান কৰে। হায়দৰাবাদৰ হৈ হেনৰিক ক্লাছনে 37টা বলত 50 ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ হৈ ট্ৰেণ্ট বল্ট আৰু আবেশ খানে 3টাকৈ উইকেট লাভ কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ কাইলৈ একেখন ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰিছিল। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান আগশাৰীৰ বাতৰি কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিৰ চমু অৱলোকন দিশা শৰ্মাৰ পৰা।
প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। গৰমৰ প্ৰকোপ আৰু তাপমাত্ৰা অধিক বৃদ্ধিত ৰাজ্যত অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি হৈছে। স্থবিৰ হৈ পৰিছে জনজীৱন, পশু পক্ষীৰ মাজতো হাহাকাৰ অৱস্থা। এই বাতৰিক গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন বাতৰি কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জেঠ ৰোদ নহয় যেন অগ্নিস্ফুলিংগহে শিৰোনামেৰে অসমীয়া খবৰ কাকতে এই বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। আনহাতে নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিক হিটষ্ট্ৰকত ৰংতুলিৰ 60ৰ উৰ্ধৰ 3গৰাকী ব্যক্তিৰ মৃত্যু শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গৰম বন্ধত চৰকাৰী কাম নকৰে শিক্ষকসকলে, শিক্ষামন্ত্ৰীৰ কাণ্ডত ক্ষুব্ধ 12টাকৈ শিক্ষক সংগঠন। এই বাতৰিত গৰম বন্ধত কোনো চৰকাৰী কাম নকৰাৰ সিদ্ধান্ত শিক্ষক মঞ্চৰ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মটক ৰজা সৰ্বানন্দ সিংহৰ 222 সংখ্যক তিথি উপলক্ষে তিনিচুকীয়াত সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এই বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমগ্ৰ ৰাজ্যৰ লগতে কাজিৰঙাতো অত্যধিক উত্তাপ বৃদ্ধি পোৱাত পানী বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে বন্যপ্ৰাণীয়ে। এই বাতৰিক নিৰ্জল কাজিৰঙাত হাহাকাৰ কৰিছে কৃষ্ণাটোৰ বন্যপ্ৰাণীয়ে শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশত আজি ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন। এই বাতৰিক ভোটিং ফৰ 58 ছিটছ ইন 6 ফেজ অফ পোলছ টুডে শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। খাৰুৱা তেলৰ অধিক উৎপাদন সম্পৰ্কীয় এটা বাতৰি দ্য চেণ্টিনেল কাকতে মোৰ ক্ৰুড অইল প্ৰডিউচড ইন ফেব্ৰুৱাৰী দিছ ইয়াৰ দেন ইন ফেব্ৰুৱাৰী 2023 শিৰোনামেৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰত মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ তিথি পালন, আকাশমাৰ্গৰ সমস্যাৰ বাবে আজি হজ যাত্ৰাৰ বিমান বাতিল ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ধন্যবাদ দিশা শৰ্মা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। দেশৰ 7খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ। দেশত 7ম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত। এই পৰ্যায়ত 7খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিত 1 জুনত হ'ব ভোটগ্ৰহণ। কৰণাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি। ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰৰ নামভৰ্তি অহা 27 মেত সমৰ্থ পৰ্টেলৰ জৰিয়তে আৰম্ভ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছক 36 ৰাণত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।